জিচয়া 62 অধ্যায়। চিউনৰ বাবে মই নিজম দি নাথাকো আৰু জিৰুচালেমৰ বাবে মই নীৰৱে নাথাকো যেতিয়ালৈকে তেওঁ ধাৰ্মিকতা উজ্জ্বলতাৰে আগুৱাই নাযায় আৰু তেওঁ পৰিত্ৰাণ জ্বলি থকা প্ৰদীপৰ দৰে নহয়। দেশবাসীয়ে তোমাৰ ধাৰ্মিকতা আৰু সকলো ৰজাই তোমাৰ গৌৰৱ দেখিব আৰু জিহুৱাই নিৰ্বাচন কৰা এটা নতুন নামেৰে তোমাক মতা হ'ব। তোমালোকে জিহুৱাৰ হাতত এটি সুন্দৰ কিৰীতি আৰু তোমালোকৰ ঈশ্বৰৰ হাতত এটি ৰাজমুকুট স্বৰূপ হ'বা। তোমালোকক পুনৰ পৰিতিক্ত বোলা নহ'ব নাইবা তোমালোকৰ দেশক উচ্ছন্ন দেশ বুলি পুনৰ মতা নহ'ব। তাৰ পৰিৱৰ্তে তেওঁত মই আনন্দিত বুলি মতা হ'ব আৰু তোমাৰ দেশ বিবাহিতা বুলি প্ৰখ্যাত হ'ব। কিয়নো জিহুৱা তোমালোকত সন্তুষ্ট হৈছে আৰু তোমালোকৰ দেশ বিবাহিত হ'ব। কাৰণ যিদৰে যুৱকে যুৱতীক বিবাহ কৰে সেইদৰে তোমালোকৰ পুত্ৰসকলে তোমাক বিবাহ কৰিব আৰু যিদৰে দৰাই কন্যাত আনন্দ কৰে সেইদৰে তোমালোকৰ ঈশ্বৰেও তোমালোকত আনন্দ কৰিব। হে জিৰুচালেম, তোমাৰ গড়ৰ ওপৰত মই পহৰীসকল নিযুক্ত কৰিলোঁ। তেওঁলোকে দিনত বা ৰাতি নিজম দি নাথাকিব। হে জিহুৱাক সোঁৱৰণ কৰাসকল, তোমালোক ক্ষান্ত নহবা। তেওঁ পুনৰ সংস্থাপন নোহোৱালৈকে তেওঁক জিৰণি ল'বলৈ নিদিব। জিৰুচালেম আৰু তেওঁৰ সৃষ্টিয়ে পৃথিৱীত প্ৰশংসা কৰক। জিহুৱাই নিজৰ সোঁহাত আৰু নিজৰ বলৱান বাহুৰে শপত কৰিলে, তোমাৰ শত্ৰুবোৰৰ আহাৰৰ বাবে নিশ্চয় মই তেওঁলোকক তোমাৰ শস্য আৰু নিদিম, আৰু বিদেশীসকলে তুমি পৰিশ্ৰমেৰে অৰ্জা তোমাৰ দ্ৰাক্ষাৰস আৰু পান কৰিবলৈ নাপাব। কাৰণ যিসকলে শস্য চপায় তেওঁলোকে তাক ভোজন কৰিব আৰু জিহুৱাৰ প্ৰশংসা কৰিব, আৰু যিসকলে দ্ৰাক্ষাগুটি গোটায় তেওঁলোকে মোৰ ধৰ্মধামৰ চোতালবোৰত তাৰ দ্ৰাক্ষাৰস পান কৰিব। আহা, দুৱাৰৰ মাজেদি আহা, লোকসকলৰ বাবে পথ যুগুত কৰা, নিৰ্মাণ কৰা, ৰাজ আলি নিৰ্মাণ কৰা, শিলবোৰ গুচাই পেলাই দিয়া, দেশবাসীসকলৰ বাবে নিচান পতাকা তোলা। চোৱা, জিহুৱাই পৃথিৱীৰ অন্তলৈকে ঘোষণা কৰিছে, তোমালোকে চিউনৰ জীয়াৰীক কোৱা, চোৱা তোমাৰ ত্ৰাণকৰ্তা আহি আছে, চোৱা তেওঁ পুৰস্কাৰ তেওঁৰ সৈতে আছে আৰু তেওঁ আগত তেওঁ দিবলগীয়া প্ৰতিফল আছে। তেওঁলোকে তোমাক পবিত্ৰ লোক আৰু জিহুৱাৰ মুক্ত লোক বুলি মাতিব আৰু তুমি অন্বেষিতা আৰু অপৰিতিক্ত নগৰ বুলি প্ৰখ্যাত হ'বা।